আকাশবাণী গুৱাহাটী নিয়মীয়া আঞ্চলিক বাতৰি পঢ়িছো ঋতুপৰ্ণ বৰাই। মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই বাইহাটৰ জাজিকুলৰ উন্নয়ন খণ্ডৰ উদ্যোগত বিভিন্ন ৱাৰ্ড আৰু পঞ্চায়তৰ পৰা নদীমাতী নিৰাদেশ কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰাৰ দ্বাৰা সংগৃহীত মাটিসমূহ একত্ৰ কৰি দুটা অমৃত কলহ প্ৰস্তুত কৰে। ইয়াৰে এটা দিল্লীৰ অমৃত উদ্যানলৈ আৰু আনটো গোৰখপুৰত নিৰ্মাণ হ'বলগীয়া কলকাতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ বাবে প্ৰেৰণ কৰা হ'ব। আন মাটিসমূহ কমলপুৰ সমষ্টিৰ উন্নয়নমূলক কামত ব্যৱহাৰ কৰা হ'ব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন জনসভা সম্বোধন কৰে। ইয়াৰ লগতে তেওঁ বিহিয়া জাজিকুনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এম জি এনৰেগা আঁচনিৰ অধীনত এটা বিশেষ কেন্দ্ৰৰ উদ্বোধন কৰে। অমৃত কলহ যাত্ৰাত অংশগ্ৰহণকাৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰে পৰা নতুন পৰ্যায়ৰ দুটা কলহত মাটি সংগ্ৰহ কৰি পঞ্চায়তৰ পৰা উন্নয়ন খণ্ডলৈ আৰু উন্নয়ন খণ্ডৰ পৰা ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ লগতে তেওঁ অসমৰ অৰুণোদয় আঁচনিৰ আৰ্হি কৰ্ণাটক আৰু মধ্যপ্ৰদেশে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক দিগন্ত কলিতাৰ লগতে প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। নদীমাতী নিৰাদেশ কাৰ্যসূচীৰ অধীনত মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা গুৱাহাটী পৌৰ নিগমৰ উজান বজাৰ কাৰ্যালয়লৈ আজি এটা অমৃত কলহ শোভাযাত্ৰা উলিওৱা হয়। হৰিনামৰ ধনী বিহুৰে উলিওৱা এই শোভাযাত্ৰাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মেয়ৰ মিগেল চৰণীয়াকে ধৰি অন্যান্য পাৰিষদ আৰু ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মহানগৰৰ স্থাপিত ৱাৰ্ডৰ পৰা মাটিৰ সৃষ্টি স্থাপিত অমৃত কলহ পুৱা লতাশিল খেলপথাৰলৈ অনা হয়। ইয়াৰ পিছতে অমৃত কলহসমূহৰ মাটি একেলগ কৰি দুটাকৈ পিতলৰ কলহত ভৰোৱা হয়। লতাপুৰ খেলপথাৰৰ পৰা এই কলহ দুটাৰে শোভাযাত্ৰা কৰি পৌৰ নিগমৰ কাৰ্যালয়ত ৰখা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অমৃত কলহ যাত্ৰাৰ সৈতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শন নিহিত হৈ আছে বুলি প্ৰকাশ কৰে। ইপিনে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অধীনত গাঁও পঞ্চায়তসমূহৰ পৰা অনা মাটি অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মাৰ উপস্থিতিত মিহলি কৰি দুটাকৈ পিতলৰ কলহত ভৰাই উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰখা হয়। উল্লেখযোগ্য যে পৌৰ নিগম আৰু উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা কলহসমূহ অহা 25 অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ অনা হ'ব। ৰাজ্য পৰ্যায়ৰ অনুষ্ঠানৰ পিছতে 27 অক্টোবৰত কলহসমূহ নতুন দিল্লীলৈ লৈ যোৱা হ'ব। অসমৰ এই কাৰ্যসূচীৰ অধীনত বৰপেটা পৌৰসভাত অমৃত কলহ যাত্ৰাৰ পৌৰসভা আৰু খণ্ড উন্নয়ন পৰ্যায়ৰ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। যোৱা বৃহস্পতিবাৰত ৱাৰ্ড আৰু গাঁওবোৰত খৰচ আৰু সংগ্ৰহ কৰা মাটিৰ দুটাকৈ কলহ পৌৰসভা দুখনৰ কাৰ্যালয়লৈ অনা হয়। এনেদৰে সকলো পৌৰসভা আৰু পঞ্চায়ত কাৰ্যালয়বোৰৰ পৰা লৈ অনা কলহবোৰৰ মাটি মিহলাই সেইমতে আন দুটা কলহত ভৰোৱা হয়। এই কলহ জিলা আয়ুক্ত কাৰ্যালয়ত জমা ৰখা হয়। আনহাতে তিনিচুকীয়া মাজুলী হাইলাকান্দিতো আজিৰে পৰা খণ্ড পৰ্যায়ত অমৃত কলহ যাত্ৰা অনুষ্ঠিত হৈছে। কলকাতা আৰক্ষীয়ে আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপত এটা কাৰাখৰত অভিযান চলাই নকল টকা প্ৰস্তুত কৰা মেচিনসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জালুকবাৰীৰ প্ৰিয়ংকা দাস আৰু চিলাপথাৰৰ দেৱজিত দাসৰ পৰা 55,000 টকাৰ জালনোট জব্দ কৰাৰ লগতে জালনোট সজাৰ ব্যৱহাৰ হোৱা এখন বাহন জব্দ কৰিছে। শিকিমৰ আকস্মিক বানত নিখোজ হোৱা বাটপাৰ সেনাৰ জোৱান নীতু কলিতাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বানৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানৰ পাছতে পৰিয়ালৰ সৈতে নীতু কলিতাৰ সংযোগ বিচ্ছিন্ন হৈছিল। নীতু কলিতাৰ মৃতদেহ উদ্ধাৰৰ পিছতে আনন্দ বজাৰৰ বাসগৃহত চোকাচোৰ পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে নীতু কলিতা আলিপুৰ দুৱাৰত কামৰত আছিল। তেওঁ বিভাগীয় নিৰ্দেশ অনুসৰি ছিকিমলৈ গৈছিল, কিন্তু ছিকিমৰ আকস্মিক বানত প্ৰাণ হেৰুৱাবলগীয়া হল। জীৱনজনৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা যোৰহাটত আজি জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে জৈৱ খননৰ জৰিয়তে দীৰ্ঘ সময় ধৰি জমা হৈ থকা আৱৰ্জনাৰ পুনৰ সংস্থাপন প্ৰকল্পৰ শুভাৰম্ভ কৰে। মন্ত্ৰী সিংহলে ভাষণ প্ৰসংগত কয় যে দীৰ্ঘ সময় ধৰি জমা হৈ থকা আৱৰ্জনা পৰিষ্কাৰ কৰাটো এক প্ৰকাৰ কাষ পৰিষ্কাৰ কৰাৰ দৰে। তথাপি এখন স্বচ্ছ অসম গঢ়ি তুলিবলৈ চৰকাৰ সদায় বদ্ধপৰিকৰ। এনেধৰণৰ আৱৰ্জনাই ৰাইজৰ স্বাস্থ্য তথা পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে জৈৱ খননৰ বৈজ্ঞানিক প্ৰক্ৰিয়াই আৱৰ্জনাসমূহৰ খনন, জৈৱ সংশোধন, পৃথকীকৰণ আৰু নিৰাপদ তথা বহনক্ষম নিষ্কাশন সুনিশ্চিত কৰে। আজি অনুষ্ঠানত সাংসদ কামাখ্যা দেৱ প্ৰত্যাচাৰ, তপন কুমাৰ গগৈ, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সীতানাৰায়ণ গোস্বামী উপস্থিত আছিল। আমাৰ এতিয়াৰ বাতৰি পৰিণত অন্ত পৰিল।